এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে কৰা বুজাবুজিৰ চুক্তিমতে ভূমি জৰীপৰ কাম অব্যাহত আছে বুলি বিধানসভাত প্ৰকাশ, আঞ্চলিক ৰাজভাষা সন্মিলনত ভাষাৰ গুৰুত্বৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোকপাত, গুৱাহাটী পৌৰ নিগমৰ চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈকে 80 কোটি টকাৰ সম্পত্তি কৰ সংগ্ৰহ, চতুৰ্থ জাপান উত্তৰ পূৰ্বাঞ্চল বহনক্ষম প্ৰযুক্তি সহযোগিতা সন্মিলনৰ অংশ হিচাপে আজি জাপানৰ এটা প্ৰতিনিধি দলৰ গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ, আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাত জয়ৰ বাবে নিউজিলেণ্ডৰ 363 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে প্ৰতিবেশী ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ লগতে দখল কৰি থকা এলেকাসমূহ বেদখল কৰাৰ বাবে চলি থকা আলোচনা অন্তিম পৰ্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসম মেঘালয় আৰু অসম অৰুণাচল প্ৰদেশৰ বুজাবুজিৰ চুক্তি অনুসৰি ভাৰতীয় জৰীপ বিভাগে বৰ্তমান ভূমি জৰীপৰ কাম কৰি আছে আৰু এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে ভূমিৰ সম্পূৰ্ণ তথ্য পোৱা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে অসম মেঘালয়ৰ মাজত 12টা এলেকাত সীমা বিবাদ আছে। এই 12টা এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ত 6টা অঞ্চলৰ বাবে 3খনকৈ আঞ্চলিক কমিটি গঠন কৰা হৈছে আৰু 2খন ৰাজ্যৰে আঞ্চলিক কমিটিবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। সেই অনুযায়ী 2খন ৰাজ্যৰ চৰকাৰৰ যুটীয়া সিদ্ধান্ত মৰ্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ে দাবী কৰা 6টা অঞ্চল সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি কৰা হৈছে। সেইদৰে অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ 2খন ৰাজ্য চৰকাৰে 12খনকৈ আঞ্চলিক সমিতি গঠন কৰিছে। এই সমিতিসমূহেও প্ৰতিবেদন দাখিল কৰিছে। অৰুণাচল প্ৰদেশে দাবী কৰা 123খন গাঁও সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ইতিমধ্যে চুক্তিও সম্পাদন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অসম চুক্তি অনুসৰি ৰাজ্যখনত যোৱা 31 জানুৱাৰী পৰ্যন্ত 1,65,992 লোকক বিদেশী বুলি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 30,115 জনক বহিষ্কাৰ কৰা হৈছে। অসম বিধানসভাত আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চল ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ শ্ৰীভূমি জিলাৰ সৈতে সংলগ্ন হৈ আছে। এই সীমান্ত অঞ্চলৰ 228 কিলোমিটাৰৰো অধিক এলেকাত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা হৈছে আৰু বাকী থকা অংশ নদী অঞ্চল হোৱা হেতুকে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.5 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আপত্তি দৰ্শোৱাৰ বাবে বেৰ নিৰ্মাণ কৰিব পৰা হোৱা নাই বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ কৰে। অৱশ্যে নদী অঞ্চলসমূহত সীমান্ত সুৰক্ষা বাহিনীয়ে সৰ্বাত্মক সংহত সীমান্ত ব্যৱস্থাপনা আৰু নৌকা পৰ্যবেক্ষণ চকী স্থাপন কৰি জলভাগ নিৰীক্ষণ কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। ইপিনে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত সমিতিয়ে আগবঢ়োৱা 67টা পৰামৰ্শৰ 52টা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে দুলানি বৈঠক অনুষ্ঠিত কৰি কাৰ্য পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে। ভাষাই সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু এটা ভাষাৰ মৃত্যু মানে সভ্যতাৰ মৃত্যু। গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ সমীপৰ সোণাপুৰত আয়োজিত পূব আৰু উত্তৰ পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিন্দী ভাষা অসমৰ জনসাধাৰণৰ চিনাকি ভাষা আৰু এই ভাষাক আলংকাৰিক হোৱাৰ পৰিৱৰ্তে সহজে বোধগম্য হোৱা উচিত। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ উপৰি ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহতো হিন্দী ভাষাৰ কাৰ্যসূচীৰ আয়োজন কৰা উচিত বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়।
हिंदी भारत की राजभाषा है, लेकिन हिंदी खाली भारत का राजभाषा ही नहीं है, हिंदी हर भारतीय की दिल का भाषा भी है। और इसीलिए हिंदी का व्यवहार, हिंदी का प्रयोग हमारे लिए बहुत ही महत्व रखते हैं। भारत का गृह मंत्री श्री अमित शाह जी हमें बताता है कि जब भारत का 100 साल पूर्ति होगा तब हमारे हिंदी भाषा और हमारे रीजनल लैंग्वेज इतना शक्तिशाली हो जाना चाहिए कि हमको कोई विदेशी भाषा का जरूरत ही नहीं होगा। ऐसे हमारा देश का गृह मंत्री श्री अमित शाह जी का कल्पना है। मैं खुद महसूस करता हूं हमारे भारत विविधता से पूर्ण एक राष्ट्र है, लेकिन ये विविधता को अगर कोई हमारा बीच में ये विविधता का बीच में भी हमारा बीच में कोई संयोग स्थापन करता है, यही हमारे हिंदी है। और इसीलिए भारत का यूनिटी, भारत का इंटीग्रिटी और हमारे जो कल्चरल एकत्रीकरण है, इसके लिए हिंदी हमारे लिए बहुत जरूरी है।
সন্মিলনত অংশ লৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ভাষা সংস্কৃতি এখন ৰাষ্ট্ৰৰ আত্মা আৰু পৰিচয়স্বৰূপ। তেওঁ লগতে জনসাধাৰণে যোগাযোগৰ বাবে আন ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাও ব্যৱহাৰ কৰা উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ সৈতে তেওঁলোকৰ ভাষাত যোগাযোগ কৰিলেহে গণতন্ত্ৰ বৰ্তি থাকিব আৰু প্ৰসাৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহে ৰাজ্যিক চৰকাৰী ভাষাৰ লগতে হিন্দী ভাষাও প্ৰয়োগ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সন্মিলনত দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনত বিভিন্ন চৰকাৰী কাৰ্যালয়, বেংক তথা অন্যান্য প্ৰতিষ্ঠানসমূহত চৰকাৰী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে 48 গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
গুৱাহাটী পৌৰ নিগমে চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈকে 80 কোটি টকাৰ সম্পত্তি কৰ সংগ্ৰহ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই আজি পৌৰ নিগমৰ উজান বজাৰৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কৰ আদায় দিবলৈ বাকী থকাসকলক 20 মাৰ্চৰ ভিতৰত ধন পৰিশোধ কৰিবলৈ আহ্বান জনাই অন্যথা 20% পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি সকীয়াই দিয়ে। তেওঁ কয় যে 2024-25 বৰ্ষত গুৱাহাটীৰ হোল্ডিং নম্বৰ থকা 160,000 ঘৰৰ ভিতৰত 110,000 ঘৰৰ পৰা কৰ সংগ্ৰহ কৰা হৈছে আৰু দোকানসমূহৰ পৰা 27 কোটি টকা কৰ হিচাপে লাভ কৰা হৈছে। তেওঁ কয় যে যিসকলে এপ্ৰিলৰ ভিতৰত 2025-26 বৰ্ষৰ সম্পত্তি কৰ আদায় দিব তেওঁলোকে 10% আৰু মে মাহত আদায় দিয়াসকলে 5% ৰেহাই লাভ কৰিব। ইয়াৰ বিপৰীতে যিসকলে বছৰৰ ধন বছৰত নিদিয়ে তেওঁলোকে 20% পৰ্যন্ত জৰিমনা আদায় দিব লাগিব। এই সন্দৰ্ভত শ্ৰীহৰণীয়াই এইদৰে কয়।
আমাৰ প্ৰায় 160,000 হোল্ডিং নম্বৰৰ ভিতৰত প্ৰায় 110,000 হোল্ডিঙৰে আমি টেক্সখিনি পাবলৈ সক্ষম হৈছোঁ। প্ৰায় 50,000 আমি এতিয়ালৈ টেক্স আমি পাবলৈ সক্ষম হোৱা নাই। আমি যোৱাবাৰতকৈ বহুখিনি আমি এতিয়াও উঠাবলগীয়া আছে। প্ৰায় 120 কোটি টকামান আমি পাবলগীয়া আছে মানে অনাদায়। সেইখিনি উঠোৱাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মহিলাক আমি লগাইছোঁ তেওঁলোকক হোল্ডিং টেক্সটো ঘৰে ঘৰে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত। ইয়াৰ লগে লগে আমাৰ গুৱাহাটীত বহুতো ব্যৱসায় প্ৰতিষ্ঠান আছে, তেওঁলোকৰ প্ৰায় 27,000 আমি লাইচেঞ্চ আমি ইতিমধ্যে প্ৰায় 27 কোটি টকাৰে আমি পাবলৈ সক্ষম হৈছোঁ। প্ৰায় এতিয়াও আমাৰ আৰু 25,000 আমাৰ এনেকৈ দোকান পোহৰ আছে যে আমি লাইচেঞ্চ আমি সংগ্ৰহ কৰিব আমি পৰা নাই, তেওঁলোককো আমি লাইচেঞ্চখিনি লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। যিসকলে নিয়মিত কৰ দি আছে, যাৰ এটা বছৰৰ মানে বাকী থাকে, কোনো অনাদায় পেণ্ডিং নাই, তেওঁলোকক আমি অহা এপ্ৰিল মাহৰ আমি 10% তেওঁলোকক আমি ৰেহাই দিওঁ আৰু মে মাহত যদি তেওঁলোকে দিয়ে তেনেহ'লে 5% ৰেহাই পাব। আৰু যিসকল ট্ৰেড লাইচেঞ্চ ল'ব তেওঁলোকক এপ্ৰিল মে ভিতৰতে তেওঁলোকৰ ট্ৰেড লাইচেঞ্চখিনি ল'বলৈ আমি আহ্বান জনাইছোঁ। অন্যথা আমি জুন মাহৰ পৰা আমি এক অভিযান চলাম যে যিসকল লাইচেঞ্চ নাই তেওঁলোকৰ লগত আমি বহু ধৰণৰ আমি পেনাল্টি আমি ইম্প'জ কৰি দিম। যোৱাবাৰ আমাৰ টাৰ্গেট আছিলে 130 কোটি টকাৰ আমি প্ৰপাৰ্টি টেক্স কালেকশ্যন কৰাৰ ক্ষেত্ৰত। সেইখিনি আমি ওচৰা ওচৰে আমি গৈ আছোঁ, কিন্তু আৰু পাবলগীয়া আমাৰ বহুখিনি আছে। সেইখিনি ওলোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে আমি সমূহ গুৱাহাটীবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকৰ কৰ কাটো যি অনাদায় আছে আমাক মাৰ্চৰ ভিতৰত আমাৰ দিয়াৰ বাবে আহ্বান জনাইছোঁ।
চতুৰ্থ জাপান উত্তৰ পূৰ্বাঞ্চল বহনক্ষম প্ৰযুক্তি সহযোগিতা সন্মিলনৰ অংশ হিচাপে আজি জাপানৰ বিশ্ববিদ্যালয়, উদ্যোগ, চৰকাৰী প্ৰতিষ্ঠান আৰু জাপান দূতাবাসৰ প্ৰতিনিধিৰ এটা 18-জনীয়া দলে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। IIT গুৱাহাটী আৰু জাপানৰ জিফু বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজিত এই অনুষ্ঠানে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু জাপানৰ মাজত শৈক্ষিক আৰু ঔদ্যোগিক সম্পৰ্ক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বটানিকেল গাৰ্ডেন, একুৱাকালচাৰ আৰু জৈৱ বৈচিত্ৰ কেন্দ্ৰ ভ্ৰমণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়ক আৰু বিভিন্ন বিভাগৰ অধ্যাপক তথা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱৰ্তিত পৰিৱেশৰ লগতে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত 37খন বিচনাযুক্ত অত্যাধুনিক ৰোগী সেৱা সুবিধা থকা এটা ভৱনৰ আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে সংযোজন হোৱা এই 4-মহলীয়া ভৱনটো নিৰ্মাণৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলে উন্নত চিকিৎসা সেৱা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে অহা 8 মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন কৰা হৈছে। সেইদিনা ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আদালত চৌহদত লোক আদালত অনুষ্ঠিত কৰা হ'ব। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত সৰু সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, বুজাবুজি আৰু সমিল মিলৰ মাজেৰে সমাধান কৰা হ'ব। ডিব্ৰুগড় জিলা আইনী প্ৰাধিকৰণৰ সচিবে এই লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন বেংক, APDCL আৰু BSNLৰ ঋণ আদায় সম্পৰ্কীয় গোচৰ নিষ্পত্তিৰ বাবে 8 মাৰ্চত লোক আদালতৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আগতীয়াকৈ গোচৰ নিষ্পত্তিৰ বাবে বেংকৰ শাখা, APDCL আৰু BSNLৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। একেদৰে লোক আদালতত মীমাংসা কৰিব পৰা ফৌজদাৰী মকৰ্দমা, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰ, দেৱানী মকৰ্দমা আদি নিষ্পত্তিৰ বাবেও পদক্ষেপ লোৱা হৈছে। জনসাধাৰণে বিতং তথ্যৰ বাবে কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। সজাইটো 8 মাৰ্চত লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান। অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্ৰদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমকাম সমবেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাক্সা জিলাৰ হালবাৰীৰ নিমুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আজি NHMৰ অধীনত কৰ্মৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী জিলাৰ গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো শতাধিক চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। কামৰূপ জিলাত আজি দ্বিতীয় দিনৰ দিনা 1000ৰো অধিক কৰ্মচাৰীয়ে কৰ্মবিৰতিত অংশ লয়। শিৱসাগৰ, যোৰহাট, ধেমাজি, শিলচৰ, দক্ষিণ হালমৰা, মানকাছৰ, বৰপেটা, বজালী, নগাঁও আদি জিলাতো NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰাপ্য অধিকাৰৰ দাবীত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি পোৱা গৈছে। স্বাস্থ্যকৰ্মীসকলৰ কৰ্মবিৰতিৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈছে।
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই আজি বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী সহকাৰী আয়ুক্তক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। দলটোৱে গৌৰৱ শেখৰ দাস নামৰ সহকাৰী আয়ুক্তগৰাকীক নিজ কাৰ্যালয়তে অতৰ্কিতে অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতেলুটে ধৰা পেলায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে USTM নামৰ শিক্ষা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদন সন্দৰ্ভত অহা 11 মাৰ্চত কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষাত অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত হকৰ জামিন আবেদনৰ শুনানিলৈ আজি ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। কেইবাঘণ্টাজুৰি হোৱা শুনানিকালত অভিযুক্তৰ হৈ অধিবক্তাই জামিন প্ৰদান কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ বিপৰীতে চৰকাৰী পক্ষৰ অধিবক্তাই জামিনৰ তীব্ৰ বিৰোধিতা কৰে। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়ালয়ে শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাত অভিযুক্ত হকৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ সংক্ৰান্তত কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি দিনৰ 11:06 এটা মজলীয়া ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.7। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মণিপুৰৰ চংডাঙৰ পৰা 29 কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। পাকিস্তানৰ লাহোৰত অনুষ্ঠিত ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 363 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 362 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ৰচিন ৰবীন্দ্ৰই সৰ্বাধিক 108 ৰাণ কৰে। কেন উইলিয়ামছনে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি এনগিডিয়ে 3টা আৰু কাগিছ ৰাবাদাই 1টা উইকেট দখল কৰে। আজিৰ খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে হ'বলগীয়া ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত অষ্ট্ৰেলিয়াক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অসমে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে কৰা বুজাবুজিৰ চুক্তিমতে ভূমি জৰীপৰ কাম অব্যাহত আছে বুলি বিধানসভাত প্ৰকাশ। আঞ্চলিক ৰাজভাষা সন্মিলনত ভাষাৰ গুৰুত্বৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোকপাত। গুৱাহাটী পৌৰ নিগমৰ চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈ 80 কোটি টকাৰ সম্পত্তি কৰ সংগ্ৰহ। চতুৰ্থ জাপান উত্তৰ পূৰ্বাঞ্চল বহনক্ষম প্ৰযুক্তি সহযোগিতা সন্মিলনৰ অংশ হিচাপে আজি জাপানৰ এটা প্ৰতিনিধি দলৰ গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ। আৰু ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে নিউজিলেণ্ডৰ 363 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।